হ্যালো,
কি কি হল?
মিস্টার অভিনৱ বৰঠাকুৰে কৈ আছে নেকি?
অঁ
মই হেৰি শাবানা তাজমিনে কৈ আছিলোঁ।
অঁ কোৱা। অঁ হেৰি, মই তোমাৰ লগত আগতে কথা পাতিছিলোঁ, হয় নহয়?
আগতে এইটো নাই পাতা।
তুমি হেৰি লাখটকীয়া হয় নহয়?
লাখটকীয়া নহয়, মই
ৰবা শাবানা, তুমি তুমি লাখটকীয়াৰে হয়? তোমাৰ লগত মই অ'কে কোৱা কোৱা কোৱা।
মোৰ মানে এটা কথা আছিলে, মই মানে বহুত শুনি থাকো আপোনাৰ নামটো, মানে ইউথৰ মাজত আপুনি বহুত ফেমাছ হৈ গৈছে।
মই সঁচা কথা কওঁ আই, সঁচা কথা, মোৰ কাৰণে হিন্দু নাই, মুছলমান নাই, জোৰাষ্ট্ৰিয়ান নাই, কোনো নাই। মই সঁচা কথাটো কওঁতে সঁচা কথাটো শুনিব নোখোজো নহয়। দুটা সঁচা কথা কৈছো আই, যে পৃথিৱীখন গোলক নহয় আৰু চিলভাৰ ইজ মানি। তহঁতে পইচাৰ পিছত দৌৰি আছ, হা? তহঁতৰ নাকত কাপোৰ পিন্ধাইছে, হা?
আপুনি শুনক না, আপুনি শুনকচোন, মই মানে আপুনি ইউথৰ মাজত খুব ফেমাছ হৈ গ'ল না।
এ ফেমাছ কি? মোৰ কাৰণে মোৰ না সন্মান কা, মোৰ না অপমান কা ভাই।
নাই,
মোক অপমান কৰিলে মোৰ একো দুখ নালাগে, সন্মান কৰিলে মোৰ ভাল লাগে, লাগে লাগে মোৰ ভাল।
আপোনাৰ এটা হেৰি আছেতো, আপোনাৰ অস্তিত্ব আছে, আপুনি ইমান ফেমাছ মানুহ, আপোনাৰ কথা
মোৰ জীৱনটোৰ কথা চাচোন। মোৰ মিলিয়ন ডলাৰৰ সম্পত্তি লৈ গ'ল, মোৰ ঘৈণী ল'ৰা ছোৱালী, এই 50টা পুলিচ আহি ধৰি লৈ গুচি গ'ল। তাৰপিছত মোৰ জীৱন এখন ৰাম ৰামক এই ৰাৱণে ধৰি লৈ গৈছে, মোতকে মোৰ ৰামৰ অৱস্থাতকে বহুত বেয়া, বুজিছ? ৰামতকে মোৰ অৱস্থাটো বহুত বেয়া, কাৰণ চা ৰামৰ ৰাৱণৰ 100 কিলোমিটাৰ। মই গেলা ক'ত, মই মোৰ মাইকী আনিব নোৱাৰো, মোৰ ল'ৰা ছোৱালী আনিব নোৱাৰো, মোৰ এনেকুৱা এটা অৱস্থা হৈ গৈছে। যা মোৰ লগত কথা পাতি কি লাভ, মোৰ ভিডিঅ' কেচা, মোৰ কাৰণে না হিন্দু না। তহঁতে টানা টানি কৰা বন্ধ কৰ, টানা টানি। মাইকীয়ে মতাক নাটানিবি, মতায়ে মাইকীক নাটানিবি। তোৰ যদি গিৰিয়েক খোৱা দিব আছে দি দে, যদি দিব মন নাই তই নিদিবি, সি নিজে বনাই খাব নহয়। হে হল টানা টানি, সেইটো হল সনাতনী। এতে কোনো ধৰ্ম নাই, ধৰ্ম হল ধ আৰু ম, বুদ্ধি আৰু মই, সেইটোকে শুন। তই বুদ্ধিছ, সেইটোৱেতো আচল। মই খৰকে শুন, মই খৰকে কলি যুগটো শেষ কৰিবৰ কাৰণে বুদ্ধটো পঠাইছিলো নাৰায়ণটোক, কিয় জানে? বুদ্ধই কৈছে যে জন্মৰ পিছত আৰু একো হেৰি নাই, তোৰ হেৰি এইটো আমেকা হয়। তই বুদ্ধিষ্টৰ গোটেইখিনি বুজিছা, সেইটো বুদ্ধক পঠাইছো এইকাৰণে যে সি সোনকালে এই কলি যুগটো শেষ কৰক, বুজিছ? মই সেইবিলাক চব মই কৰোঁ, কাৰণ মই তহঁতৰ নাৰায়ণটো নহয়, তাৰ বাপেকটো হয় মই। চব মোৰ মই কম্পিউটাৰ কোড লিখোঁ, বুজিছ নাই? চব কম্পিউটাৰ কোডত লিখি থাকিব, কেতিয়াবা গণ্ডগোল হ'লে মই সেইবিলাক ঠিক কৰোঁ। মই 50,000 বছৰৰ মূৰে মূৰে এবাৰ এবাৰ আহোঁ। নকৰোঁ, সেইকাৰণে মই এটা নিজে বনাই লৈছো নহয়, PBX এটা বনাই লৈছো, নাই এক টিপক, দুই টিপক, আল টিপক, বাল টিপক বনাই লৈছো নাই? যা হ'ব দে, তই এতিয়া তই মোৰ লগত একো কথা পাতিব, মই এতিয়া মদ খাই আছো, এটা চিগাৰেট খাবলৈ বাহিৰলৈ যাওঁ। এইটো কথা, এই তই চা, তয়ো সেই তয়ো একেই ৰাজ্য, তই যিমান কথা পাতিলি চাচোন, তয়ো এটা অসুৰে, তই এজনী অসুৰে হয় নহয় কচোন? চাচোন চা, থুই কেলা হাঁহ